মই ডক্টৰ অপূৰ্ব কুমাৰ বৰা, নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ ক্ৰিটিকেল কেয়াৰ ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট। আজি দৰ্শকসকলক মই এটা সৰু কথা, কিন্তু বহুত ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ ওলাইছোঁ, ডায়েবেটিছৰ বিষয়ে। আমাৰ ডায়েবেটিছৰ ৰোগীৰ সংখ্যাটো বহুতেই বেছি, আপোনালোকে জানে। আৰু ডায়েবেটিছ হোৱা মানুহবোৰ, তেওঁলোকে যিটো ট্ৰিটমেণ্ট লৈ থাকে, টেবলেট লয় নহ'লে ইনচুলিন লয়, এই দুটাৰ ভিতৰতে এটা চলি থাকে বা দুয়োটাও চলি থাকে কেতিয়াবা। মই ট্ৰিটমেণ্টৰ বিষয়ে বেছি ক'বলৈ যোৱা নাই, মই এটা খুব ছিৰিয়াছ কথা এটা ক'বলৈ গৈ আছোঁ যে চুগাৰটো বাঢ়ি যোৱাটো ইমান বিপদজনক নহয়, কিয়নো আপোনাৰ সময়ত হাতত টাইম আছে চুগাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে। কিন্তু কেতিয়াবা কি হয়, চুগাৰটো কমি যায়। এতিয়া চুগাৰ কমি যোৱাটো কি কয়, যিটো ডেফিনেশ্যন আছে আমাৰ ডেফিনেশ্যন মতে, চুগাৰটো কমি যোৱাটো হাইপ'গ্লাইচিমিয়া বুলি কয়। হাইপ'গ্লাইচিমিয়া মানে চুগাৰ যেতিয়া চুগাৰৰ পৰিমাণ বডিত 70 mg/L কমি যায়, মানে 70তকৈ যেতিয়া কমি যায় সেইটো হাইপ'গ্লাইচিমিয়া বুলি কয় ডেফিনেশ্যন মতে। এতিয়া এবাৰ যেতিয়া চুগাৰটো কমি যাব, সি আৰু এটা লেভেললৈকে যে কমি যাব, ধৰক 40 হ'ল 50 হ'ল, এই তেনেকুৱা অৱস্থাত মানুহৰ কি হয়, মানুহ বেহুচ হৈ যায়। আৰু বেহুচ হৈ যোৱাৰ পাছত, ক'ব নোৱাৰা হৈ যোৱাৰ পাছত, যদি ট্ৰিটমেণ্টটো অতি শীঘ্ৰে নাপায়, তেন্তে এই চুগাৰ কমি যোৱাৰ কাৰণে ব্ৰেইনত এফেক্ট হোৱা আৰম্ভ হয়, কিয়নো আমাৰ ব্ৰেইনৰ চেলবোৰ চুগাৰ নোহোৱাকৈ জীয়াই থাকিব নোৱাৰে। অক্সিজেনৰ চুগাৰ বিৰাট ইম্পৰ্টেণ্ট, গতিকে যেতিয়া চুগাৰটো কমি যাব, ব্ৰেইনৰ চেলবোৰ এটা এটাকৈ মৰা আৰম্ভ হয়, আৰু এই যিটো ডেমেজ হয় সেইটো কেতিয়াও ভাল নহয়। আৰু সেইকাৰণে মই দুটামান ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ। এটা হ'ল, ডায়েবেটিছ থকা মানুহে সদায় লগত নিজৰ পাৰ্চত আজিকালি চুগাৰ ছাচেট পায়, সৰু সৰু পেকেট পায়, যেনেকৈ চাহত মিহলাই খাব পাৰি, তেনেকুৱা সৰু গুড়ি গুড়ি চেনি পাউচ হিচাপে পায়, সৰু সৰু তেনেকুৱা পাউচ কেইটামান আপোনালোকে লগত এনি টাইম ৰাখিব লাগে। আৰু এই লক্ষণবোৰ বিৰাট ভালকৈ জানিব লাগে, যে চুগাৰ যেতিয়া কমে আপুনি কেনেকৈ গম পাব। প্ৰথম কথা হ'ল, আপুনি অলপ ধোখৰ ধোখৰ দেখিব, মানে দিনতে দেখিছে অকণ আন্ধাৰ আন্ধাৰ লাগিছে, আৰু স্পষ্ট হোৱা নাই, মানুহৰ মুখখন বহুত পৰিষ্কাৰভাৱে আপুনি দেখা নাই, ডোখৰ ডোখৰ দেখিছে। তাৰপাছত হ'ব কি, আপোনাৰ ঘাম ওলোৱা আৰম্ভ হ'ব, ঘাম ওলায়, খুব ঘাম ওলায়, ঠাণ্ডাটো ঘাম ওলায়। ইভেন আপোনাৰ যেতিয়া গৰমত ঘাম ওলোৱা কথাটো বেলেগ, ঠাণ্ডাটো ঘাম ওলায়, ঘাম ওলোৱা আৰম্ভ হ'ব, চকুৰে ধূলি কুঁৱলি দেখিব। তেনেকুৱা লক্ষণ হোৱাৰ লগে লগে আপুনি উলিয়াই চুগাৰ যিটো লগত ৰাখিছে লগে লগে খাই দিব, কিয়নো আপুনি এতিয়া বাহিৰত ক'ৰবাত আছে, বজাৰত আছে, কিবা চেনে চেনি বিচাৰি নাপাবও পাৰে সেই সময়ত, গতিকে আপোনাৰ হাতত সময় নাই একেবাৰে। আৰু পাৰ্চত সদায় এটা সৰু কাৰ্ড এখন, বহুতে ডায়েবেটিক কাৰ্ড বুলি কয়, মই কওঁ ডায়েবেটিক কাৰ্ড নহ'লেও এটলিষ্ট আপুনি এখন কাৰ্ডত যে মোৰ ডায়েবেটিছ বেমাৰ আছে বুলি লিখি এটা ইমাৰজেঞ্চি নাম্বাৰ তলত লিখি থৈ দিব, য'ত মানুহে এটলিষ্ট ফোন কৰিলে আপোনাৰ পৰিয়ালৰ মানুহৰ লগত সম্পৰ্ক কৰিব পাৰিব, আৰু মোৰ ডায়েবেটিছ বেমাৰটো আছে, এনেকৈ লিখি থ'লেই হ'ল, যাতে মানুহে গম পায় আপোনাৰ ডায়েবেটিছ হৈছে, ডায়েবেটিছ আছে। এতিয়া হয় কি, ধৰক বজাৰত কোন এনেকুৱা জেগাত য'ত কোনেও আপোনাক চিনি নাপায়, তাতে গৈ আপোনাৰ এনেকুৱা এটা প্ৰব্লেম হ'ল আৰু আপুনি ক'ব নোৱাৰা হৈ গ'ল, তেতিয়া মানুহে কি হয়, প্ৰথম মানুহে সদায় পাৰ্চটো খুলি চাই ক'ৰবাত এড্ৰেছ বিচাৰিবলৈ চেষ্টা কৰে, তেতিয়া তাত যদি পায় যে মোৰ ডায়েবেটিছ বেমাৰ আছে লিখাটো, তেতিয়া ধৰিব যে পাৰে, ধৰিব পাৰিলে তেতিয়া ট্ৰিটমেণ্টটো ইজি হৈ যায়। বহুত ক্ষেত্ৰত কি হ'ল কি হ'ল মানুহজন ক'ব নোৱাৰা হ'ল, ধৰিব নোৱাৰে মানুহে, ইভেন ডক্টৰেও কেতিয়া, ডক্টৰৰ ওচৰত বাৰু লৈ গ'ল, ডক্টৰেও কেতিয়াবা ধৰিব নোৱাৰিব পাৰে ঘপকৈ কি হৈছে, কিন্তু যদি কয় যে ডায়েবেটিছ হৈছে, বেহুজ হৈছে, তেতিয়া প্ৰথম চুগাৰটোৱে তেওঁলোকে চাব। গতিকে এই দুটা বস্তু, এটা হ'ল কাৰ্ড, পাৰ্চত কাৰ্ড এখনত ডায়েবেটিছ বুলি আপুনি মেনশ্যন কৰি থ'ব, আৰু এটা পৰিয়ালৰ ফোন নাম্বাৰ এটা ৰাখিব, আৰু চেনিৰ পাউচ সদায় লগত ৰাখিব, কিয়নো মই বহুত ৰোগী দেখিছোঁ, তেওঁলোকে এনেকুৱা অচিন জেগাত তেনেকুৱা হৈছে, বেলেগ মানুহে লৈ আহিছে, ইন দ্য প্ৰচেছ বহুত দেৰি হৈ গৈছে। দেৰি হোৱাৰ পাছত যেতিয়া ব্ৰেইন ডেমেজ এবাৰ হৈ যায়, সেই ব্ৰেইন ডেমেজটোৰ কাৰণে চিৰকাল পংগু হৈ যায় মানুহ এজন, যিটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ এইকেইটা সৰু সুৰা কামেদি। ধন্যবাদ।